জোহানে লিখা শুভবাৰ্তা চাৰি অধ্যায়। যীশু আৰু চমৰীয়া তিৰোতা। জোহানত কয় যীশুৱে যে বেছি শস্য কৰি বাপ্তিষ্ম দি আছে, এই কথা যে ফৰিচীসকলে শুনিছে বুলি যীশুৱে জানিব পাৰিলে। যদিও যীশুৱে নিজে বাপ্তিষ্ম দিয়া নাছিল, কিন্তু তেওঁৰ শিষ্যসকলেহে দিছিল। তেতিয়া তেওঁ যিহুদিয়া প্ৰদেশ এৰি পুনৰ গালিল প্ৰদেশলৈ গ'ল। গালিললৈ যোৱাৰ সময়ত তেওঁ চমৰীয়া প্ৰদেশৰ মাজেদি যাব লগা হ'ল। তেওঁ চমৰীয়া চুখৰ নামৰ এখন নগৰলৈ আহিল। এই নগৰখন যাকোবে তেওঁৰ পুতেক যোচেফক যিডোখৰ মাটি দিছিল তাৰ ওচৰতে আছিল। সেই ঠাইতে যাকোবৰ নাদ আছিল। যাত্ৰা কৰি শ্ৰান্ত হৈ পৰাত যীশুৱে গৈ সেই নাদৰ দাঁতিত বহিল। তেতিয়া সময় প্ৰায় ভৰ দুপৰীয়া আছিল। এনে সময়তে চমৰীয়াৰ এগৰাকী মহিলাই পানী তুলিবলৈ আহিল। যীশুৱে তেওঁক ক'লে, মোক অলপ পানী খাবলৈ দিয়াচোন। সেই সময়ত যীশুৰ শিষ্যসকলে নগৰলৈ খোৱা বস্তু কিনিবলৈ গৈছিল। সেই চমৰীয়া মহিলাগৰাকীয়ে যীশুক ক'লে, আপুনি এজন ইহুদী মানুহ হৈও মোৰ পৰা কেনেকৈ পানী খাব খুজিছে? মইতো চমৰীয়া মহিলা। কিয়নো সেই সময়ত ইহুদীসকলে চমৰীয়াসকলৰ লগত কোনো ধৰণৰ মিলা প্ৰীতি নাছিল। যীশুৱে উত্তৰ দি তেওঁক ক'লে, তুমি যদি জানিলাহেঁতেন যে ঈশ্বৰৰ দান আৰু কোনে তোমাক মোক পানী খাবলৈ দিয়া বুলি কৈছে, তেনেহ'লে তুমিয়ে তেওঁক খুজিলাহেঁতেন আৰু তেওঁ তোমাক জীৱনময় পানী দিলেহেঁতেন। সেই মহিলাই তেতিয়া উত্তৰ দিলে, মহাশয়, আপোনাৰ ওচৰত পানী তুলিবলৈ পাত্ৰ নাই আৰু নাদটো গভীৰ, তেনেহ'লে আপুনি ক'ৰ পৰা সেই জীৱনময় পানী পাব? আপুনি জানো আমাৰ পিতৃপুৰুষ যাকোবতকৈ মহান। তেওঁ আমাক এই নাদটো দি গ'ল। তেওঁ নিজেই এই নাদৰ পানী খাইছিল। তেওঁৰ সন্তান আৰু পশুবোৰেও ইয়াৰ পানী খাইছিল। যীশুৱে উত্তৰ দি তেওঁক ক'লে, এই পানী খোৱা প্ৰতিজনৰ আকৌ পিয়াহ লাগিব, কিন্তু মই যি পানী দিম তাক যিকোনোৱে পান কৰে তেওঁৰ কোনো কালে পিয়াহ নালাগিব। বৰং মই যি পানী তেওঁক দিম, সেই পানী তেওঁৰ ভিতৰত অনন্ত জীৱনলৈকে বুৰবুৰাই ওলাই থকা পানীৰ ভুমুক হ'ব। সেই মহিলাই তেওঁক ক'লে, হে মহাশয়, মোৰ পিয়াহ যেন নালাগে আৰু পানী তুলিবলৈ যেন ইয়ালৈ আহিব নালাগে, এইকাৰণে সেই পানী মোক দিয়ক। যীশুৱে তেওঁক ক'লে, যোৱা, তোমাৰ স্বামীক ইয়ালৈ মাতি আনাগৈ। সেই মহিলাই উত্তৰ দি তেওঁক ক'লে, মোৰ স্বামী নাই। যীশুৱে তেওঁক ক'লে, তুমি ঠিকেই কৈছা যে তোমাৰ স্বামী নাই, কিয়নো তোমাৰ স্বামী পাঁচজন হৈ গ'ল আৰু এতিয়া যিজন আছে তেওঁ তোমাৰ স্বামী নহয়, সেয়ে তুমি যি কৈছা সি সঠিক। সেই তিৰোতাই যীশুক ক'লে, মহাশয়, মই দেখিছোঁ আপুনি এজন ভাৱবাদী। আমাৰ পিতৃপুৰুষসকলে এই পৰ্বতৰ ওপৰত ভজনা কৰিছিল, কিন্তু আপোনালোক ইহুদীসকলে কয় যে জেৰুচালেমে সেই ঠাই য'ত লোকসকলে ভজনা কৰা উচিত। যীশুৱে তেওঁক ক'লে, হে নাৰী, মোৰ কথা বিশ্বাস কৰা, এনেকাল আহিছে যেতিয়া তোমালোকে পিতৃ ঈশ্বৰৰ ভজনা এই পৰ্বতত নাইবা জেৰুচালেমত নকৰিবা। তোমালোকে যিহক নাজানা তাৰ ভজনা কৰা, আমি যিহক জানো তাৰ ভজনা কৰোঁ, কিয়নো পৰিত্ৰাণ ইহুদী লোকৰ মাজৰ পৰাই আহিছে। কিন্তু যিকালত স্বৰূপ ভকতসকলে আত্মাৰে আৰু সত্যৰে পিতৃৰ ভজনা কৰিব, এনেকাল আহিছে, এনেকি এতিয়াই সেই সময় হৈছে, কিয়নো পিতৃয়ে এনেকুৱা ভকতসকলকহে বিচাৰে। ঈশ্বৰে আত্মা আৰু তেওঁৰ ভজনা কৰাসকলে আত্মাৰে আৰু সত্যৰে তেওঁক ভজনা কৰিব লাগে। সেই মহিলাই তেওঁক ক'লে, মচিহ, যিজনক খ্ৰীষ্ট বোলা হয় তেওঁ যে আহি আছে সেই বিষয়ে মই জানো। তেওঁ যেতিয়া আহিব তেতিয়া আমাক সকলো কথা জনাব। যীশুৱে তেওঁক ক'লে, তোমাৰে সৈতে কথা বাৰ্তা হোৱা ময়েই সেই মচিহ। তেনে সময়তে তেওঁৰ শিষ্যসকল ঘূৰি আহিল আৰু এগৰাকী মহিলাৰ সৈতে যীশুক কথা পাতি থকা দেখি আচৰিত হ'ল। তথাপি কোনেও তেওঁক এই কথা নুসুধিলে, আপুনি কি বিচাৰিছে বা কি কাৰণে আপুনি তেওঁৰ লগত কথা পাতিছে? সেই মহিলাগৰাকীয়ে তেতিয়া নিজৰ পানী লোৱা পাত্ৰ তাতে এৰি থৈ নগৰলৈ গৈ লোকসকলক মাতি ক'লে, আহাচোন এজন মানুহক চোৱাহি, মই যি সকলো কৰিলোঁ তেওঁ সেই সকলোকে মোক ক'লে, এইজনে সেই খ্ৰীষ্ট নেকি? তেতিয়া লোকসকলে নগৰৰ পৰা ওলাই যীশুৰ ওচৰলৈ আহিব ধৰিলে। ইয়াৰ মাজতে শিষ্যসকলে তেওঁক অনুৰোধ কৰি ক'লে, ৰবি, আপুনি অলপমান কিবা খাই লওক। কিন্তু তেওঁলোকক ক'লে, মোৰ এনে আহাৰ খাবলগীয়া আছে যিখৰ বিষয়ে তোমালোকে নাজানা। শিষ্যসকলে পৰস্পৰে কোৱা কুই কৰিবলৈ ধৰিলে, তেনেহ'লে কি কোনোবাই তেওঁলৈ খোৱা বস্তু আনি দিলে নেকি? যীশুৱে তেওঁলোকক ক'লে, মোক পঠোৱাজনৰ ইচ্ছা পালন কৰা আৰু তেওঁৰ কাৰ্য সিদ্ধ কৰাই মোৰ আহাৰ। তোমালোকে প্ৰায়ে নোকোৱানে? আৰু চাৰিমাহ বাকী আছে, তাৰ পাছতে ধান দাবৰ সময় হ'ব। কিন্তু মই হ'লে তোমালোকক কওঁ, তোমালোকে চকু তুলি পথাৰলৈ চোৱা, এতিয়াও দাবলৈ ধান পকি আছে। যিজনে দায় তেওঁ বেজ পায় আৰু অনন্ত জীৱনলৈ শস্য চপায়। তাতে যিজনে ধান ৰুৱে আৰু ধান দায় দুয়োৱে একেলগে আনন্দ কৰে। ইয়াত এই কথাটো সত্য যে এজনে ৰুৱে আৰু আনজনে দায়। মই তোমালোকক এনে শস্য দাবলৈ পঠালো যিহৰ কাৰণে তোমালোকে শ্ৰম কৰা নাই, তাৰ কাৰণে আন লোকে পৰিশ্ৰম কৰিলে আৰু তোমালোকে তেওঁলোকৰে শ্ৰমৰ শস্য গোটাইছা। যি মহিলাগৰাকীয়ে সাক্ষ্য দিছিল যে মই যি সকলো কৰিলোঁ তেওঁ মোক সেই সকলোকে ক'লে, তেওঁৰ কথাত সেই নগৰৰ অনেক চমৰিয়াল মানুহে যীচুত বিশ্বাস কৰিলে। লোকসকলে যীচুৰ ওচৰলৈ আহি তেওঁক তেওঁলোকৰ আগত কিছুদিন থাকিবলৈ অনুৰোধ কৰিলে। তেওঁ তাত দুদিন থাকিল। তেওঁৰ কথা শুনি অনেকে বিশ্বাস কৰিলে। তেওঁলোকে সেই মহিলাগৰাকীক ক'লে, এতিয়া যে আমি বিশ্বাস কৰিছোঁ কেৱল তোমাৰ কথাতে নহয়, কিন্তু আমি নিজেই তেওঁৰ কথা শুনি বুজি পালোঁ যে এওঁ সঁচাকৈয়ে জগতৰ ত্ৰাণকৰ্তা, এজন ৰাজকৰ্মচাৰীৰ পুতেকক সুস্থ কৰা। দুদিনৰ পাছত তেওঁ তাৰ পৰা গালিল প্ৰদেশলৈ গ'ল, কাৰণ যীশুৱে নিজে কৈছিল যে কোনো ভাওবৰীয়ে নিজৰ দেশত মৰ্যাদা নাপায়। তেওঁ যেতিয়া গালিল প্ৰদেশলৈ আহিল তেতিয়া গালিলীয়া লোকসকলে তেওঁক আদৰেৰে গ্ৰহণ কৰিলে, কাৰণ তেওঁলোকো সেই নিষ্ঠা পৰ্বৰ সময়ত জেৰুচালেমলৈ গৈছিল আৰু তাতে নিষ্ঠা পৰ্বৰ সময়ত তেওঁ যি যি কৰিছিল সেই সকলো তেওঁলোকে দেখিছিল। পাছত তেওঁ গালিল প্ৰদেশৰ কান্না নগৰলৈ পুনৰ আহিল। ইয়াতে তেওঁ পানীক দ্ৰাক্ষাৰসলৈ পৰিণত কৰিছিল। তেতিয়া কপৰনাহুম নগৰত কোনো এজন ৰাজকৰ্মচাৰীৰ পুত্ৰ অসুস্থ হৈ আছিল। তেওঁ যেতিয়া শুনিলে যে যীশু যিহুদিয়াৰ পৰা গালিল প্ৰদেশলৈ ঘূৰি আহিছে, তেতিয়া তেওঁ যীশুৰ ওচৰলৈ গৈ অনুৰোধ কৰি ক'লে, যীশুৱে যেন আহি তেওঁৰ ল'ৰাক সুস্থ কৰি দিয়ে, কিয়নো তেওঁৰ ল'ৰাজন তেতিয়া মৰু মৰু অৱস্থাত আছিল। যীশুৱে তেতিয়া তেওঁক ক'লে, আপোনালোকে কোনো অদ্ভুত চিন আৰু আশ্চৰ্যকাৰ্য নেদেখিলে মোৰ ওপৰত বিশ্বাস নকৰিব। সেই ৰাজকৰ্মচাৰীজনে তেওঁক ক'লে, মহাশয়, দয়া কৰি মোৰ ল'ৰাটিৰ মৃত্যু নহওঁতেই আহক। যীশুৱে তেওঁক ক'লে, ঘৰলৈ যাওক, আপোনাৰ ল'ৰাজনে জীৱন পালে। মানুহজনে যীশুৱে কোৱা কথাত বিশ্বাস কৰিলে আৰু ঘৰলৈ গুচি গ'ল। তেওঁ যেতিয়া ঘৰলৈ উলটি গৈ আছিল তেতিয়া বাটত তেওঁৰ দাসবোৰে লগ পাই ক'লে, আপোনাৰ ল'ৰাজন জীয়াই উঠিল। তেতিয়া তেওঁ সিহঁতক সুধিলে, সি কেতিয়াৰ পৰা ভাল হ'বলৈ ধৰিলে? সিহঁতে তেওঁক ক'লে, কালি দুপৰীয়া সময়ত তাৰ জ্বৰ এৰিলে। ল'ৰাটোৰ বাপেকে বুজিব পাৰিলে যে ঠিক সেই সময়তে যীশুৱে তেওঁক কৈছিল আপোনাৰ ল'ৰাজনে জীৱন পালে। তেতিয়া সেই ৰাজকৰ্মচাৰী আৰু তেওঁৰ ঘৰৰ সকলোৱে যীশুত বিশ্বাস কৰিলে। যীশুৱে পুনৰ যিহুদিয়াৰ পৰা গালিল প্ৰদেশলৈ গৈ এইটো দ্বিতীয় আচৰিত চিন দেখুৱালে।